বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া 2025 শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা অৰ্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। অপাৰেশ্যন ব্লেক ফৰেষ্টৰ সময়ত জোৱানসকলে প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব নক্সাল বিৰোধী ইতিহাসৰ সোণালী অধ্যায়ৰূপে স্মৰণীয় হৈ ৰব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সামগ্ৰী আৰু সেৱাকৰ GST পৰিষদৰ 56 সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত হৈছে। পাকিস্তানৰ কোৱেটাত আজি বেলুচিস্তান নেশ্যনেল পাৰ্টি BNPৰ সমাৱেশৰ সমীপত হোৱা বোমা বিস্ফোৰণত কমেও 14 জন লোকে প্ৰাণ হেৰুৱাইছে। আৰু বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। ছেমিকন ইণ্ডিয়া 2025 শীৰ্ষ সন্মিলনৰ আজি দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ য়শোভূমি অৰ্ধপৰিবাহী খণ্ডৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনী পৰিদৰ্শন কৰে আৰু অৰ্ধপৰিবাহী খণ্ডৰ বিভিন্ন সামগ্ৰী আৰু প্ৰকল্প চায়। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰীৰ পৰিদৰ্শনকালত সংগ দিয়ে। শ্ৰীমোদীয়ে আজি ছেমিকন ইণ্ডিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা বিভিন্ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ঘূৰণীয় মেজমেলত মিলিত হ'ব। তেওঁলোকে ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ বাবে অনুকূল ব্যৱস্থা আৰু ইয়াৰ বিকাশৰ বিষয়ে আলোচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি এই তিনিদিনীয়া সন্মিলন মুকলি কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ কৰ্ৰেগুট্টালু বনাঞ্চলত অপাৰেশ্যন ব্লেক ফৰেষ্ট সফলতাৰে ৰূপায়ণ কৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী CRPF, ছত্তীশগড় আৰক্ষী, GRD আৰু কোবৰা বেটেলিয়ানৰ জোৱানসকলক সন্মানিত কৰে। সুৰক্ষা বাহিনীয়ে ছত্তীশগড় তেলেংগানা সীমান্তৰ কৰ্ৰেগুট্টালু পাৰ্বত্য অঞ্চলত 21 এপ্ৰিলৰ পৰা 11 মেলৈ চলোৱা এই অভিযানত 13 জন কুখ্যাত নক্সালবাদীক নিধন কৰিছিল। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱচাই আৰু উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাও অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে শ্ৰীশ্বাহে কয় যে এই অভিযানৰ সময়ত জোৱানসকলে প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব নক্সাল বিৰোধী ইতিহাসৰ সোণালী অধ্যায়ৰূপে স্মৰণীয় হৈ ৰব। তেওঁ কয় যে মোদী চৰকাৰে সকলো নক্সালবাদীয়ে অস্ত্ৰ সম্বৰণ অথবা সকলো নক্সালবাদীক গ্ৰেপ্তাৰ বা নিধন নকৰা পৰ্যন্ত ক্ষান্ত নাথাকে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ, দুৰ্গম এলেকা আৰু প্ৰতি পদে পদে IED আশংকাকো নেওচি সুৰক্ষা বাহিনীয়ে অসীম সাহস আৰু উদ্যমেৰে এই অভিযান সফল কৰি তুলিছে আৰু নক্সালবাদীসকলৰ মূল ঘাটি ধবংস কৰিবলৈ সমৰ্থ হৈছে। ছত্তীশগড় আৰক্ষী, CRPF, GRD আৰু কোবৰা বেটেলিয়ানৰ জোৱানসকলে কৰ্ৰেগুট্টালু পৰ্বতৰ ওপৰত গঢ়ি তোলা অস্ত্ৰ ভাণ্ডাৰ আৰু যোগান শৃংখলা সমূলি ধবংস কৰিছে বুলি শ্ৰীশ্বাহে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে নক্সালবাদীসকলে বিদ্যালয়, চিকিৎসালয় বন্ধ কৰি আৰু চৰকাৰী আঁচনিসমূহক জনসাধাৰণৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰি দেশৰ তুলনামূলকভাৱে কম বিকশিত এলেকাসমূহৰ ক্ষতি কৰিছে। তেওঁ কয় যে নক্সাল বিৰোধী অভিযানৰ বাবে পশুপতিনাথৰ পৰা তিৰুপতিলৈ 6,50,00,000 জনসাধাৰণৰ জীৱনত নতুন সুৰুজৰ উদয় হৈছে। মোদী চৰকাৰে নক্সাল বিৰোধী অভিযানত ঘূনীয়া হোৱা সুৰক্ষা বাহিনীৰ লোকসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৰম পূজা উপলক্ষে দেশবাসীৰ সুখ, শান্তি আৰু সমৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা বাৰ্তাত কয় যে এই উৎসৱ ভাতৃ ভগ্নীসকলৰ মাজৰ মৰম ভালপোৱা আৰু সদ্ভাৱৰ প্ৰতীক। এই উৎসৱে প্ৰকৃতিৰ সংৰক্ষণৰ বাৰ্তা বহন কৰে বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। সামগ্ৰী আৰু সেৱাকৰ GST পৰিষদৰ 56 সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত কৰৰ হাৰ যুক্তিসংগত কৰা আৰু নীতি নিয়ম, পাল ব্যৱস্থা সৰলীকৰণকে ধৰি দেশৰ ভৱিষ্যত প্ৰজন্মৰ GST সংস্কাৰৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, দিল্লী, গোৱা, হাৰিয়ানা, জম্মু কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী উপস্থিত আছে। অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী, মণিপুৰৰ ৰাজ্যপাল আৰু কেইবাখনো ৰাজ্যৰ বিত্তমন্ত্ৰীসকলে বৈঠকত ভাগ লৈছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত অন্ধ্ৰপ্ৰদেশৰ বিত্তমন্ত্ৰী পয়্যা বুল্লা কেশৱে কয় যে তেওঁৰ দলে কেন্দ্ৰীয় চৰকাৰে জি এছ টি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ বাবে আগবঢ়োৱা প্ৰস্তাৱসমূহৰ সমৰ্থন কৰিব। তেওঁ কয় যে অধিকাংশ সংস্কাৰে জনসাধাৰণক সহায় কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ পৰা দেশ কিদৰে উপকৃত হৈছে সেই বিষয়ে উল্লেখ কৰিছিল। ভাৰত ভ্ৰমণৰত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে আজি নতুন দিল্লীৰ ৰাজঘাটত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিত পুষ্পাৰ্ঘ্য নিবেদন কৰে। শ্ৰী ৱং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি ভাৰতৰ উদ্যোগ আৰু ব্যৱসায় জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকী কাইলৈ দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ভ্ৰমণকালত শ্ৰীৱঙে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শ্ৰীৱঙৰ ভ্ৰমণ সন্দৰ্ভত কয় যে ভাৰত আৰু ছিংগাপুৰৰ কূটনৈতিক সম্পৰ্কৰ 60 বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে উভয় দেশৰ বহুদিনীয়া সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব। এই ভ্ৰমণৰ আপাহতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ছিংগাপুৰৰ সৈতে জড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এক্ট ইষ্ট নীতিকে ধৰি উভয় দেশৰ মাজৰ বিভিন্ন দ্বিপাক্ষিক সম্পৰ্ক থকা হেতু ছিংগাপুৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সহযোগী হিচাপে পৰিগণিত হৈ আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়ত দেশখনৰ সৈতে থকা ভাৰতৰ সম্পৰ্কক সৰ্বাত্মক কৌশলগত সহযোগিতালৈ উন্নীত কৰা হৈছিল। ইপিনে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি নতুন দিল্লীত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে। সাক্ষাৎকালত উভয় দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ, সামৰ্থ্য বিকাশ, বহন ক্ষমতা, চিকিৎসা, যোগাযোগ আদি ক্ষেত্ৰত থকা সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উপায় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত উভয় দেশে এই খণ্ডসমূহত থকা সহযোগিতা অধিক আগুৱাই নিয়াত সহমত প্ৰকাশ কৰে। পাকিস্তানৰ কোৱেটাত আজি বেলুচিস্তান নেশ্যনেল পাৰ্টি বি এন পিৰ সমাৱেশৰ সমীপত হোৱা বোমা বিস্ফোৰণত কমেও 14 লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 35 আহত হয়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ এগৰাকী বিশিষ্ট ৰাজনীতিবিদ তথা বি এ পিৰ প্ৰতিষ্ঠাপক চৰ্দাৰ আতাউল্লাহ মেংগলৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী উপলক্ষে আয়োজিত এটা অনুষ্ঠানত এই বিস্ফোৰণ সংঘটিত হয়। আক্ৰমণত বি এন পিৰ এগৰাকী নেতা আৰু তেওঁৰ কনভয়ক লক্ষ্য কৰি লোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নদীয়ে ইয়াৰ আজি পুৱা বিপদসীমা অতিক্ৰম কৰিছে। যমুনা নদীৰ পানীৰ সূচাংকই বৰ্তমান 206.8 মিটাৰ অতিক্ৰম কৰাৰ ফলত ৰাজধানী চহৰখনৰ বাসিন্দাসকল বানৰ কবলত পৰিব বুলি আশংকা কৰা হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এখন পুৰণি ৰেলৰ দলঙৰ ওপৰেদি ৰেল চলাচল বন্ধ কৰি দিয়া হৈছে আৰু শীঘ্ৰে বানৰ গ্ৰাসত পৰিব লগা অঞ্চলসমূহত বসবাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। মন্ত্ৰী পৰভেজ বাৰ্মাই আজি পুৱা আই টি অ' বেৰেজ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ জানিবলৈ দিয়ে যে সামগ্ৰিকভাৱে বানৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে আৰু সেয়েহে সদ্যহতে ভয়ৰ কোনো কাৰণ নাই। তেওঁ লগতে জানিবলৈ দিয়ে যে বৰ্তমানৰ চৰকাৰখনে যোৱা 6 মাহত যমুনা নৈৰ পানী ধৰি ৰখাৰ বাবে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰিছে। বানপীড়িত লোকসকলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে ইতিমধ্যে 4টা ৰাষ্ট্ৰীয় দুৰ্যোগ সহায়ক বাহিনী মোতায়েন কৰা হৈছে। বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। ভাৰত, চীন, মালয়েছিয়া আৰু কোৰিয়াই ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ভাৰত আজি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেমিকন ইণ্ডিয়া 2025 কৃষক সন্মিলনৰ আজি দ্বিতীয় দিনা অৰ্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। অপাৰেচন ব্লেক ফৰেষ্টৰ সময়ত জোৱানসকলে প্ৰদৰ্শন কৰা সাহস আৰু বীৰত্ব নক্সালবিৰোধী অভিযানৰ ইতিহাসৰ সোণালী অধ্যায়ৰূপে স্মৰণীয় হৈ ৰব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। সামগ্ৰী আৰু সেৱাকৰ জি এছ টি পৰিষদৰ 56 সংখ্যক বৈঠক নতুন দিল্লীত অনুষ্ঠিত হৈছে। পাকিস্তানৰ কোৱেটাত আজি বেলুচিস্তান নেশ্যনেল পাৰ্টি বি এন পিৰ সমাৱেশৰ সমীপত হোৱা বোমা বিস্ফোৰণত কমেও 14 লোকে প্ৰাণ হেৰুৱাইছে আৰু বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।